সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বছৰজোৰা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অসমত সকলো জিলা আৰু সমজিলাত দেশমাতৃৰ প্ৰতি সমৰ্পিত দেশভক্তি আৰু আধ্যাত্মিকতাৰ ভাৱেৰে পূৰ্ণ বন্দে মাতৰমৰ 150 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে গীতটিসমূহীয়াকৈ পৰিৱেশন কৰে। দিছপুৰৰ জনতা ভৱন চৌহদত এই উপলক্ষে আয়োজিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে এই গীতটি পৰিৱেশন কৰে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত আজি শিক্ষাৰ্থীসকলে সমূহীয়াকৈ বন্দে মাতৰম পৰিৱেশন কৰে। চিৰাঙৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বন্দে মাতৰম পৰিৱেশন কৰে। মন্ত্ৰী উৰ্খাৱৰ গৌৰৱ ব্ৰহ্মই এই কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰী কৃষ্ণান্ত পালৰ উপস্থিতিত শ্ৰীভূমি জিলাত দেশৰ ৰাষ্ট্ৰীয় গীতটি পৰিৱেশন কৰা হয়। দেশৰ অন্য প্ৰান্তৰ দৰে বৰপেটা জিলাতো ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত চৰকাৰী কৰ্মচাৰীসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ লোকসকলে সমূহীয়াকৈ ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰে। শিলচৰৰ জিলা বিজেপিৰ উদ্যোগত ইটাখনাৰ পৰা বিজেপি কাৰ্যালয়লৈ পদযাত্ৰা উলিওৱা হয়। উল্লেখযোগ্য যে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে 1875 চনৰ 7 নৱেম্বৰত বন্দে মাতৰম ৰচনা কৰিছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি এই বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হ'বলগীয়া অমৃত কলহ কঢ়িয়াই নিয়া বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা 270টা অমৃত কলহ গহপুৰলৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অংশ হিচাপে 2023 বৰ্ষৰ 20 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত অমৃত কলহ যাত্ৰা ৰূপায়ণ কৰি প্ৰতিখন গাঁও আৰু পৌৰ এলেকাৰ প্ৰতিটো ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটি বা চাউল অমৃত কলহত সংগ্ৰহ কৰা হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰৰ এটা অন্যতম অভিলাষী প্ৰকল্প আৰু এই বিশ্ববিদ্যালয়খন প্ৰযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। এই বিশ্ববিদ্যালয়খনক সকলো দিশতে আগশাৰীৰ এখন প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পৰ্যাপ্ত পুঁজি আবণ্টনৰ ব্যৱস্থা কৰিছে। ইয়াত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। মহিলা বিশ্বকাপ ক্ৰিকেটৰ খিতাপ দখল কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে ভাৰতীয় দলটোৰ সদস্যা উমা ছেত্ৰী গোলাঘাট জিলাৰ বোকাখাটৰ স্বগৃহত উপস্থিত হয়। কান্দুলিমাৰীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে দল সংগঠনৰ লগতে শুভাকাংক্ষীসকলে তেওঁক আদৰণি জনায়। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ লগতে অসম গোৰ্খা সন্মিলনী আৰু ইলেক্ট্ৰনিক মিডিয়া জাৰ্নেলিষ্ট এছ'চিয়েচনৰ তৰফৰ পৰা উমাক শ্ৰদ্ধাঞ্জলি সম্বৰ্ধনা জনোৱা হয়। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ অভিজ্ঞতা সন্দৰ্ভত এইদৰে কয়।
ঘৰলৈ আহি খুবেই ভাল লাগিছে। এতিয়া গাঁৱত আহিলোঁ, এতিয়া যেনেকৈ মোক আদৰণি জনালে, যেনেকৈ ইমান ধুনীয়াকৈ সম্বৰ্ধনা জনাইছে, চ' মোক বহুত ভাল লাগিছে। এতিয়া চি গ্ৰুপত লাভ কৰিছোঁ, সেইটো বহুত ভাল লাগিছে। আৰু এতিয়া ৱৰ্ল্ড কাপ যেতিয়া চেম্পিয়ন হৈ আহিছোঁ, এতিয়া সেইটো মই মেইনটেইন কৰি থ'ব বিচাৰোঁ, কাৰণ এতিয়া আমাক চাই আৰু বহুত ল'ৰা ছোৱালী আগবাঢ়ি আহিব। তো সেইটো কাৰণে মই আৰু আগবাঢ়ি যাব বিচাৰিম আৰু সদায় ইণ্ডিয়া টীম হৈ খেলিব বিচাৰিম।
খুব ভাল লাগিছে যেতিয়া গম পাইছোঁ আৰু পি এম ছাৰৰ লগত আমাৰ এনেকুৱা ইণ্ট্ৰডাকশ্যন আছে, আৰু তেওঁ যেতিয়া কথা পাতিছে তেওঁ ইমান ফ্ৰী আৰু মানে গোটেইকেইটা প্লেয়াৰ্ছ বিষয়ে ইমান ধুনীয়াকৈ জানে, ইমান ধুনীয়াকৈ গম পায় তেওঁলোক কেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহিছে আৰু কেনেকৈ খেলে, তেওঁলোকে কিমান এনজয়মেণ্ট কৰে, চব আমাৰ গোটেই ডিটেইলছটো ছাৰে জানে। তো সেইটো কাৰণে ভাল লাগিছে যে পি এম ছাৰেও আমাৰ বিষয়ে ইমান ভালকৈ ডিটেইলছটো জানে, চ' সেইটো কাৰণে বহুত ভাল লাগিছে।
স্বগৃহত উপস্থিত হোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উমা ছেত্ৰীক ফোনযোগে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। মহিলা ক্ৰিকেট দলটোৰ এই সাফল্যৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গৌৰৱবোধ কৰা বুলি উমা ছেত্ৰীক অৱগত কৰে। ইয়াৰ লগতে তেওঁ উমাক অসমৰ গৌৰৱ বুলি অভিহিত কৰে। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ক্ৰীড়া সাংসদ খেল মহোৎসৱলৈ উমা ছেত্ৰীক শ্ৰী সোণোৱালে আমন্ত্ৰণ জনায়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45